Ea Akagbani. Batori khute moi porismita dehinia. Itia ghai ghai batori homu hoise. Hokostro bahini homuhe dekhor harbhoumotto rakhar khetrot pesadari monobhab aru deshbhaktir porichoy di ahise boli rashtrapati Srimati Draupadi Murmue ullekh korise. ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় স্থলৰূপে পৰিণত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰত UAE ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ অধীনত দুয়োখন দেশৰ যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক কালি সফলতাৰে সম্পন্ন হয়। অসমৰ 406খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে 2025-26 বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ 6.6% হ'ব বুলি পূৰ্বানুমান কৰিছে। সশস্ত্ৰ বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেচাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত চাণক্য প্ৰতিৰক্ষা আলোচনা 2025ত দিয়া ভাষণত আজি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰতিটো সুৰক্ষা প্ৰত্যাহ্বানৰ সময়ত সশস্ত্ৰ বাহিনীসমূহে অভূতপূৰ্ব অভিযোজ্যতা আৰু দৃঢ় সংকল্প প্ৰদৰ্শন কৰি আহিছে। তেওঁ লগতে অলপতে চলোৱা অপাৰেচন সিন্দুৰৰ সাফল্য দেশৰ সন্ত্ৰাস প্ৰতিৰোধী ৰণকৌশলৰ বাবে নিৰ্ণায়ক ক্ষণ বুলি অভিহিত কৰে। শ্ৰীমতী মুৰ্মুৱে কয় যে সমগ্ৰ বিশ্বই ভাৰতৰ সামৰিক সামৰ্থ্যৰ কথা অনুধাৱন কৰাই নহয় বৰং শান্তিৰ ক্ষেত্ৰত দেশৰ দৃঢ়তা আৰু দায়িত্বশীলতাৰে কাৰ্যনিৰ্বাহ কৰাৰ নৈতিক স্পষ্টতাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। প্ৰতিৰক্ষা বাহিনীসমূহ অভিযান চলোৱাৰ ভূমিকাৰ উপৰি ৰাষ্ট্ৰীয় উন্নয়নৰো স্তম্ভৰূপে পৰিগণিত হৈ আহিছে বুলি তেওঁ মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে সশস্ত্ৰ বাহিনীসমূহে সীমান্ত অঞ্চলসমূহৰ সুৰক্ষা সুদৃঢ় কৰাৰ উপৰি আন্তঃগাঁথনি, যোগাযোগ, পৰ্যটন আৰু শিক্ষাৰ মাধ্যমেৰে সীমামূৰীয়া এলেকাসমূহৰ বিকাশত সহায় কৰি আহিছে। ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় স্থলত পৰিণত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে হায়দৰাবাদত স্কাই ৰুটৰ ইনফিনিটি চৌহদ মুকলি কৰি কয় যে চৰকাৰে দেশৰ মহাকাশ খণ্ডত বহু ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। তেওঁ কয় যে চৰকাৰে মহাকাশ খণ্ডক ব্যক্তিগত উদ্ভাৱনৰ বাবে মুকলি কৰি দিয়াৰ লগতে ষ্টাৰ্টআপ আৰু উদ্যোগসমূহক দেশৰ বৈজ্ঞানিক পৰিস্থিতিতন্ত্ৰৰ সৈতে কাম কৰাৰ সুযোগ প্ৰদান কৰিছে। শ্ৰীমোদীয়ে লগতে কৰে যে অনাগত বছৰসমূহত গোলকীয় মহাকাশ অৰ্থনীতি বহুগুণে বৃদ্ধি পাব আৰু দেশৰ যুৱচামৰ বাবে বহু নতুন সুযোগ সৃষ্টি হ'ব। বিগত 6-7 বছৰত ভাৰতে ইয়াৰ মহাকাশ খণ্ডক মুক্ত, সহযোগিতামূলক আৰু উদ্ভাৱনৰ দ্বাৰা পৰিচালিত পৰিস্থিতিতন্ত্ৰলৈ ৰূপান্তৰ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান 300ৰো অধিক মহাকাশ ষ্টাৰ্টআপে দেশৰ মহাকাশ ভৱিষ্যতলৈ নতুন আশা কঢ়িয়াই আনিছে। তেওঁ কয় যে স্কাই ৰুটৰ ইনফিনিটি চৌহদ হৈছে ভাৰতৰ নতুন চিন্তাধাৰা, উদ্ভাৱন আৰু যুৱ শক্তিৰ প্ৰতিফলন। দেশে বৰ্তমান এই ক্ষেত্ৰত উদ্ভাৱন, বিপদৰ সন্মুখীন হোৱাৰ সামৰ্থ, যুৱ শক্তি আৰু উদ্যমীসকলৰ সৈতে নতুন শিখৰত উপনীত হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোৱে দেশৰ মহাকাশ যাত্ৰাত নতুন উচ্চতা প্ৰাপ্তিৰ দিশত দশকলৈ ইন্ধন যোগাইছে। ইছৰোৰ বিশ্বাসযোগ্যতা, সামৰ্থ্য আৰু মূল্যবোধৰ জৰিয়তে ভাৰতে গোলকীয় মহাকাশ প্ৰেক্ষাপটত এটা সুকীয়া পৰিচয় লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিয়লি ওড়িশা বিধানসভাৰ সদস্যসকলক উদ্দেশ্যি ভাষণ দিব। এয়া হ'ব ওড়িশা বিধানসভাক উদ্দেশ্যি কোনো এগৰাকী ৰাষ্ট্ৰপতিৰ প্ৰথম ভাষণ। দুদিনীয়া ভ্ৰমণসূচীৰে গৃহ ৰাজ্য ওড়িশালৈ যাবলগীয়া ৰাষ্ট্ৰপতি মুৰ্মুৱে ভ্ৰমণকালত ওড়িশা বিধানসভাৰ 11 নম্বৰ কক্ষটো পৰিদৰ্শন কৰিব। শ্ৰীমতী মুৰ্মুৱে বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত এই কক্ষটোৰ পৰাই কাম কৰিছিল। শ্ৰীমতী মুৰ্মু 2000 আৰু 2004 চনত ওড়িশাৰ ময়ূৰভঞ্জ জিলাৰ ৰাইৰাংপুৰ বিধানসভা সমষ্টিৰ পৰা দুবাৰ নিৰ্বাচিত হৈছিল। ভাৰত আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই ভাৰত UAE ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ অধীনত যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক কালি সফলভাৱে অনুষ্ঠিত কৰে। নতুন দিল্লীত বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অজয় ভাডু আৰু UAEৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমাৰ সহকাৰী সচিব জুমা অলকেইটে এই বৈঠকত সহ অধ্যক্ষতা কৰে। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যৰ বিকাশক আদৰণি জনোৱাৰ লগতে ভাৰতৰ মুখ্য বাণিজ্য অংশীদাৰ হিচাপে UAEৰ স্থিতি পুনৰ নিশ্চিত কৰে। উল্লেখযোগ্য যে ভাৰত আৰু UAEৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য 2024-25 বৰ্ষত 100 বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰি 19.6% বৃদ্ধি হৈছে। ভাৰত UAE যুটীয়া সমিতিয়ে বিকাশৰ পৰ্যালোচনা, প্ৰত্যাহ্বানৰ সমাধান তথা ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণৰ বাবে প্ৰাথমিক প্ৰতিষ্ঠানগত ব্যৱস্থা হিচাপে সেৱা আগবঢ়ায়। কালি বৈঠকত দুয়োখন দেশে এই চুক্তিৰ অধীনত বিকাশৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে বজাৰৰ উপলভ্যতা, তথ্যৰ ভাগ বটোৱাৰা, অন্যান্য সেৱা তথা BIS লাইচেন্স সন্দৰ্ভত আলোচনা কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসমৰ 406 উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে আৰু বৰ্তমান এনে বিদ্যালয়সমূহত মুঠ 23,157 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছে। অসম বিধানসভাত আজি বিধায়ক তেৰছ গোৱালাৰ এটা প্ৰশ্নৰ লিখিত উত্তৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই তথ্য প্ৰকাশ কৰে। ডাঃ পেগুৱে লগতে কয় যে বৰ্তমান ৰাজ্যখনৰ চাহ বাগিচাসমূহত 118খন আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু প্ৰতিখন আদৰ্শ বিদ্যালয়তে পাঠদান ইতিমধ্যে আৰম্ভ হৈছে। ইয়াৰে 87খন বিদ্যালয়ত ষষ্ঠৰ দশম শ্ৰেণীলৈ আৰু 31খন বিদ্যালয়ত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান কৰা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে উদ্যোগ, বাণিজ্য তথা ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰাই দ্বিতীয় এডভান্টেজ আছামত দেশী বিদেশী বিনিয়োগকাৰীৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত এটা প্ৰশ্নৰ লিখিত উত্তৰত কয় যে এই শীৰ্ষ সন্মিলনত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সৈতে 297খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইতিমধ্যে ইয়াৰে 70খন বুজাবুজিৰ চুক্তি কাৰ্যকৰী হৈছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি IMF-এ 2025-26 বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ 6.6% হ'ব বুলি পূৰ্বানুমান কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে সামগ্ৰী আৰু সেৱা কৰ GST ব্যৱস্থাৰ সংস্কাৰে আমেৰিকা যুক্তৰাষ্ট্ৰই আৰোপ কৰা 50% প্ৰতিশুল্কৰ বিৰূপ প্ৰভাৱৰ পৰা ওলাই অহাত দেশক সহায় কৰিব। IMF-ৰ কাৰ্যবাহী পৰিষদে ভাৰতৰ বাবে বাৰ্ষিক মূল্যায়ন সম্পূৰ্ণ কৰাৰ পাছত সংস্থাটোৱে এটা বিবৃতিযোগে কয় যে 2024-25 বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থব্যৱস্থাৰ বিকাশৰ হাৰ 6.5% হোৱাৰ পাছত 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত প্ৰকৃত ঘৰুৱা মুঠ উৎপাদন 7.8% বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ছত্তীশগড়লৈ যাব। ভ্ৰমণকালত শ্ৰীমোদীয়ে আৰক্ষী সঞ্চালক প্ৰধান আৰু আৰক্ষী মহাপৰিদৰ্শকসকলৰ সৰ্বভাৰতীয় সন্মিলনৰ 60 সংখ্যক সংস্কৰণত অংশগ্ৰহণ কৰিব। ৰায়পুৰত কাইলৈৰ পৰা 3-দিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া এই সন্মিলনত শান্তি ৰক্ষাৰ ক্ষেত্ৰত থকা মূল প্ৰত্যাহ্বানসমূহ দূৰ কৰাৰ ক্ষেত্ৰত বৰ্তমানলৈ লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰা হ'ব আৰু উন্নত ভাৰতৰ দৃষ্টিভংগী অনুযায়ী সুৰক্ষিত ভাৰত গঢ়াৰ বাবে বিশদ পৰিকল্পনাৰ ৰূপৰেখা প্ৰস্তুত কৰা হ'ব। সন্মিলনত শ্ৰীমোদীয়ে বিশিষ্ট সেৱাৰ বাবে আগবঢ়োৱা ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক প্ৰদান কৰিব। পাকিস্তানলৈ বেইজিং মহলৰ সমৰ্থন বন্ধ কৰাৰ বাবে স্থল সেনাধ্যক্ষ জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে অৰুণাচল প্ৰদেশ চীনলৈ হস্তান্তৰ কৰাৰ পৰামৰ্শ আগবঢ়োৱা বুলি দাবী কৰা এটা ভিডিঅ' চৰকাৰে খণ্ডন কৰিছে। ডিজিটেলভাৱে সাল সলনি কৰা ভিডিঅ'টোত ভাৰত পাকিস্তান সংঘৰ্ষৰ সময়ত চীনা প্ৰযুক্তিৰ জৰিয়তে ৰাফেল বিমান ধবংস কৰাৰ কথা স্বীকাৰ কৰা বুলিও কোৱা হৈছে। প্ৰেছ ইনফৰমেশ্যন ব্যুৰৰ তথ্য উদ্ঘাটনকাৰী গোটে পাকিস্তানৰ কেইবাটাও ভুৱা একাউণ্টৰ জৰিয়তে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ উদ্দেশ্যে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা ভুৱা ভিডিঅ' প্ৰচাৰ কৰা হৈছে বুলি উল্লেখ কৰিছে। তথ্য উদ্ঘাটনকাৰী গোটে স্থল সেনাধ্যক্ষগৰাকীয়ে তেনেধৰণৰ কোনো বিবৃতি দিয়া নাই বুলি স্পষ্ট কৰি দিছে। গোটটোৱে লগতে জনসাধাৰণক এনেধৰণৰ সত্যাসত্য নিৰূপণ নোহোৱা বিষয়বস্তুৰ প্ৰচাৰ নকৰিবলৈ আৰু আনুষ্ঠানিক তথা বিশ্বাসযোগ্য সূত্ৰৰ সঠিক তথ্যহে বিশ্বাস কৰিবলৈ আহান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। জনসাধাৰণে 1800-11-7800 শুল্কবিহীন নম্বৰত ফোন কৰি এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। নমো এপ নাইবা মাই গভ মুকলি মঞ্চ অথবা 1922 নম্বৰত মিছ কল দিয়াৰ পাছত লাভ কৰা লিংকৰ জৰিয়তেও জনসাধাৰণে কাইলৈ পৰ্যন্ত দিহা পৰামৰ্শসমূহ আগবঢ়াব পাৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। সশস্ত্ৰ বাহিনীসমূহে দেশৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত পেছাদাৰী মনোভাৱ আৰু দেশভক্তিৰ পৰিচয় দি আহিছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। ভাৰতৰ মহাকাশ খণ্ড গোলকীয় বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণীয় স্থলৰূপে পৰিণত হোৱা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভাৰত UAE ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তিৰ অধীনত দুয়োখন দেশৰ যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক কালি সফলতাৰে সম্পন্ন হয়। অসমৰ 406খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিয়ে 2025-26 বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ 6.6% হ'ব বুলি পূৰ্বানুমান কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।